গণনা পুস্তক 34 অধ্যায়। কনান দেশৰ সীমা আৰু দেশ ভাগ কৰি দিয়া লোকৰ তালিকা। পাছত যিহুৱাই মুচিক ক'লে, তুমি ইজৰাইলৰ সন্তানসকলক এই আজ্ঞা দিয়া, তেওঁলোকক এই কথা কোৱা, যেতিয়া তোমালোক কনান দেশত সোমাবা, তোমালোকে অধিকাৰৰ অৰ্থে পাব লগা দেশ এই চাৰি সীমা অনুসাৰে এইয়ে কনান দেশ। তেতিয়া ইডুমৰ কাষত থকা চীন মৰুভূমিৰ পৰা তোমালোকৰ দক্ষিণ অঞ্চল হ'ব। তোমালোকৰ দক্ষিণ সীমা লবণ সমুদ্ৰৰ অন্তৰ পৰা পূবফালে হ'ব, আৰু তোমালোকৰ সীমা পৰ্বত পাৰ হৈ যোৱা অক্ৰবিম নামেৰে ঠাই দক্ষিণে ঘূৰি চীনলৈকে যাব, আৰু কাদেশ বনেৰাৰ দক্ষিণফালে ওলাব, আৰু হস্ৰৰ অৰ্ডৰ ওলাই অসমুনলৈকে যাব। পাছত এই সীমা অসমুনৰ পৰা মিছৰ জুৰিলৈ ঘূৰি আহিব, আৰু সমুদ্ৰত এই সীমাৰ শেষ হ'ব। আৰু তোমালোকৰ পশ্চিম সীমা হ'লে মহাসাগৰ আৰু তাৰ অঞ্চল, এইয়ে তোমালোকৰ পশ্চিম সীমা হ'ব। আৰু তোমালোকৰ উত্তৰ সীমা এই, তোমালোকে মহাসাগৰ পাৰ হোৱা পৰ্বত লক্ষ্য কৰিবা। পাছত হুৰ পৰ্বতৰ পৰা হমাতৰ প্ৰৱেশস্থানলৈকে ঠিক কৰিবা, আৰু তাৰ পৰা সেই সীমা ওলাই চদাত পাব, আৰু সেই সীমা বাহিৰ হৈ জিফুনলৈ যাব, আৰু হচৰ অন্যনত তাৰ শেষ হ'ব। এইয়ে তোমালোকৰ উত্তৰ সীমা হ'ব। আৰু তোমালোকে হচৰ অন্যনৰ পৰা চফামললৈকে তোমালোকৰ পূব সীমা ঠিক কৰিবা। পাছত সেই সীমা চফামৰ পৰা অন্যৰ পূবফাল হৈ ৰিবলালৈ নামি যাব, সেয়ে আৰু নামি কিন্নেৰত সাগৰৰ পূব চুকত লাগিব। পাছত সেই সীমা জৰ্দনলৈ নামি লবণ সমুদ্ৰত তাৰ শেষ হ'ব। সেই চাৰিফালৰ সীমা অনুসাৰে তোমালোকৰ দেশ হ'ব। পুনৰাই মুচিয়ে ইজৰাইলৰ সন্তানসকলক এই আজ্ঞা কৰিলে, যি দেশ তোমালোকে চিঠি খেলেৰে অধিকাৰ কৰিবা, যি দেশ জিহুৱাই ন ফৈদ আৰু আধা ফৈদক দিবলৈ আজ্ঞা কৰিছে, সেয়ে এই দেশ। কিয়নো নিজ নিজ পিতৃবংশ অনুসাৰে ৰুবেনৰ সন্তানসকলৰ ফৈদ আৰু নিজ নিজ পিতৃবংশ অনুসাৰে গাদৰ সন্তানসকলৰ ফৈদ আৰু মনচিৰ আধা ফৈদে নিজ নিজ উত্তৰাধিকাৰ ল'লে। জিৰিহুৰ সন্মুখত জৰ্দনৰ পূব পাৰত সূৰ্য ওলোৱা ফালে সেই আহৈ ফৈদে নিজ নিজ উত্তৰাধিকাৰ ল'লে। পাছত জিহুৱাই মুচিক ক'লে, যিসকলে দেশ ভাগ কৰি তোমালোকক দিব, তেওঁলোকৰ নাম এই, ইলিয়াজৰ পুৰোহিত আৰু নুনৰ পুত্ৰ জিহুচুৱা, আৰু উত্তৰাধিকাৰৰ অৰ্থে দেশ ভাগ কৰিবলৈ প্ৰত্যেক ফৈদৰ এজন এজন অধ্যক্ষ ল'বা। সেই লোকসকলৰ নাম এই, জিহুদা ফৈদৰ জিফুনিৰ পুত্ৰ কালেব, আৰু চিমিয়নৰ সন্তানসকলৰ ফৈদৰ অমিহুদৰ পুত্ৰ চমুৱেল, আৰু বিঞ্জামিন ফৈদৰ কিছুলুনৰ পুত্ৰ ইলদত, আৰু দানৰ সন্তানসকলৰ ফৈদৰ অধ্যক্ষ জুগলিং পুত্ৰ বুলকি, আৰু জোচেফৰ পুত্ৰসকলৰ নাম মনচিৰ সন্তানসকলৰ ফৈদৰ অধ্যক্ষ এপুদৰ পুত্ৰ হন্নিয়েল, আৰু ইফ্ৰমীয়ৰ সন্তানসকলৰ ফৈদৰ অধ্যক্ষ চিপ্তনৰ পুত্ৰ কেমুৱেল, আৰু জবুলুনৰ সন্তানসকলৰ ফৈদৰ অধ্যক্ষ পৰ্ণাকৰ পুত্ৰ ইলিচাফন, আৰু ইছাখৰ সন্তানসকলৰ ফৈদৰ অধ্যক্ষ অৰ্জনৰ পুত্ৰ পল্টিয়েল, আৰু আছেৰৰ সন্তানসকলৰ ফৈদৰ অধ্যক্ষ চলুমি পুত্ৰ অহিহুদ, আৰু নপ্তালী সন্তানসকলৰ ফৈদৰ অধ্যক্ষ অমিহুদৰ পুত্ৰ পদহেল। কনান দেশত ইজৰাইলৰ সন্তানসকলৰ কাৰণে উত্তৰাধিকাৰ ভাগ কৰি দিবলৈ জিহুৱাই এই সকলো লোকক আজ্ঞা কৰিলে।